এয়া আকাশবাণী। বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে কাইলৈ হ'বলগীয়া অসামৰিক প্ৰতিৰক্ষা অনুশীলনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। গগনযান অভিযান সফল কৰি তোলাৰ ক্ষেত্ৰত নৌসেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মহাকাশ আৰু পাৰমাণৱিক শক্তি ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এখন ৰুদ্ধধাৰ বৈঠকত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ পাকিস্তানক প্ৰশ্ন কৰিছে। ভাৰতে 2025 চনত 4,18,700 কোটি ডলাৰৰ মুঠ ঘৰুৱা উৎপাদনৰ সৈতে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত মুম্বাই ইণ্ডিয়ানছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে কাইলৈ হ'বলগীয়া অসামৰিক প্ৰতিৰক্ষা অনুশীলনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সঞ্চালক প্ৰধান আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সঞ্চালক প্ৰধানৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰে কালি দেশৰ অসামৰিক প্ৰতিৰক্ষা প্ৰস্তুতিৰ মূল্যায়নৰ উদ্দেশ্যে অনুশীলনৰ আয়োজন কৰিবলৈ ৰাজ্যসমূহৰ প্ৰতি আহ্বান জনাইছিল। সেই অনুসৰি দেশৰ 244খন অসামৰিক সুৰক্ষা জিলাত এই অনুশীলন আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেশৰ বিভিন্ন অংশত কাইলৈ হ'বলগীয়া মক ড্ৰিল অৰ্থাৎ অসামৰিক প্ৰতিৰক্ষা অনুশীলনৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি নিশা 9:15 ইংৰাজী ভাষাত এটা বিশেষ স্পটলাইট প্ৰচাৰ কৰিব। অসামৰিক প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় এই অনুশীলনৰ বিষয়ে বিশেষজ্ঞসকলৰ মতামত প্ৰচাৰ কৰা হ'ব। এই বিশেষ স্পটলাইট অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ দুয়োটা শাখাতে প্ৰচাৰিত হ'ব। এই অনুষ্ঠান প্ৰচাৰৰ বাবে আজি নিশা 9:25 প্ৰচাৰ হ'বলগীয়া নিশাৰ আঞ্চলিক বাতৰি 9:30 প্ৰচাৰিত হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই এই স্পটলাইটৰ অসমীয়া ভাষান্তৰ কাইলৈ পুৱা 9:30 প্ৰচাৰ কৰিব। এই অনুষ্ঠান ৰাজ্যখনৰ আটাইবোৰ কেন্দ্ৰই ৰিলে কৰিব। গগনযান অভিযান সফল কৰি তোলাৰ ক্ষেত্ৰত নৌসেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মহাকাশ আৰু পাৰমাণৱিক শক্তি ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে মহাকাশ আৰু গভীৰ সমুদ্ৰৰ অন্বেষণৰ দিশৰ পৰা 2026 বৰ্ষ ভাৰতৰ বাবে এটা উল্লেখনীয় বৰ্ষ হ'ব। ৰকেট উদ্যমৰ বাবে মহাকাশ বিভাগে নতুন আৰ্হি আৰু PM গতিশক্তি, স্বামিত্ব, স্মাৰ্ট চিটি আৰু অমৃতৰ দৰে ৰাষ্ট্ৰীয় কাৰ্যসূচীসমূহত মহাকাশ আৰু ড্ৰোন প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰৰ বিষয়ে তেওঁ আলোকপাত কৰে। ৰেলৱে, স্বাস্থ্যসেৱা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো এনে প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাৰতীয় মহাকাশ সংস্থাই ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণনে কয় যে প্ৰথম মানৱবিহীন গগনযান 2025 চনৰ শেষভাগলৈ আৰু মহাকাশ চাৰিৰ সৈতে 2027 চনৰ প্ৰথম ভাগত গগনযান মহাকাশলৈ প্ৰেৰণ কৰা হ'ব। তেওঁ লগতে গোলকীয় মহাকাশ অন্বেষণ সন্মিলন 2025 কাইলৈ নতুন দিল্লীত আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ত কাইলৈ 13খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে প্ৰিজাইডিং আৰু পলিং বিষয়াসকল নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে। নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। এই প্ৰশাসনৰ বাবে মুঠ 12,130টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। এই পৰ্যায়ত 91,31,127গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ত মুঠ 29,608গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত জিলা পৰিষদত 495গৰাকী, আঞ্চলিক পৰ্যায়ত 2,388গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত 26,725গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে 1,289গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এখন ৰুদ্ধদ্বাৰ বৈঠকত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ পাকিস্তানক প্ৰশ্ন কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ বৰ্ধিত উত্তেজনাৰ মাজত অনুষ্ঠিত এই বৈঠকত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কেইবাখনো সদস্য ৰাষ্ট্ৰই পাকিস্তানক সমালোচনা কৰে আৰু এই আক্ৰমণক পাকিস্তানস্থিত লস্কৰে তৈবাৰ ভূমিকাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষ ইউ এন গেলোৱাছ ছেকেৰিছে বৈঠকখন ফলপ্ৰসূ বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে শান্তিৰ প্ৰতি সমৰ্থন আৰু উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত পৰিষদৰ ভূমিকাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘৰ সহকাৰী সচিব প্ৰধান মহম্মদ খালিদ খিয়াৰীয়ে বৈঠকত কয় যে সকলো পক্ষকে উত্তেজনা হ্ৰাস কৰিবলৈ বিচাৰে। ৰাষ্ট্ৰসংঘত ৰাছিয়া উপস্থায়ী প্ৰতিনিধি আন্না এবষ্টিগনিৱাই উত্তেজনা হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰে। বৈঠকত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে স্থিতি অধিক উত্তেজনাপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ লগতে ভাৰত আৰু পাকিস্তান উভয়কে সামৰিক সংঘাত এৰাই চলিবলৈ আহ্বান জনায়। 26 নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা পেহেলগাম আক্ৰমণক গৰিহণা দি গুটেৰেছে কয় যে এই ঘটনাক লৈ সৃষ্টি হোৱা ক্ষোভৰ বিষয়ে তেওঁ বাৰুকৈ অৱগত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবেনিজৰ দ্বিতীয়টো ঐতিহাসিক কাৰ্যকালৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰে। ফোনযোগে হোৱা কথা বতৰাত ভাৰতৰ প্ৰধানমন্ত্ৰীজনে দুয়োখন দেশৰ মাজৰ বিস্তৃত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰি তোলা হ'ব বুলি নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীজনক প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে দুয়োজন প্ৰধানমন্ত্ৰীয়ে বিভিন্ন দিশৰ বিকাশৰ ক্ষেত্ৰত এই কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী ৰূপত সহযোগিতাৰ মাজেৰে ব্যৱহাৰ কৰাৰ ওপৰত জোৰ দিয়ে। দুয়োজন নেতাই প্ৰৱাসী ভাৰতীয়সকল দ্বিপাক্ষিক বান্ধোন দৃঢ় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বিষয়ে উল্লেখ কৰে। লগতে দুয়োখন দেশৰ বাবে সহায়ক হোৱা আঞ্চলিক আৰু গোলকীয় পৰ্যায়ৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰি মুক্ত স্থিৰ তথা ন্যায়গতভাৱে এছীয় প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নতিৰ হকে কাম কৰাৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীজনক এই বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ'বলগীয়া বাৰ্ষিক সন্মিলন তথা কোৱাড সন্মিলনলৈ আহিবলৈ আমন্ত্ৰণ জনায়। ভাৰতে 2025 $4,18,700 কোটি মুঠ ঘৰুৱা উৎপাদনৰ সৈতে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। দেশে 2025 ভিতৰত জাপানৰ 4,18,600 কোটি মুঠ ঘৰুৱা উৎপাদন চেৰ পেলোৱাৰ সম্ভাৱনা আছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ বিশ্ব আৰ্থিক দৃষ্টিভংগী সম্পৰ্কীয় শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতৰ বিশ্বৰ দ্ৰুত বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা মৰ্যাদা অক্ষুণ্ণ আছে আৰু দেশখন পৰৱৰ্তী দুটা বছৰ 6% অধিক বিকাশ লাভ কৰাৰ সম্ভাৱনা থকা একমাত্ৰ দেশ। ইয়াৰ বিপৰীতে ব্যৱসায় যুদ্ধৰ বাবে জাপান বেয়াকৈ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। 2025-26 দেশখনৰ বিকাশৰ হাৰ 0.6% হ'ব বুলি কোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানিৰ সৈতে টেলিফোনযোগে কথা পাতে। কথোপকথনত শ্ৰীথানিয়ে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে সন্ত্ৰাসবাদ বিৰোধী যুঁজ আৰু পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলক আইনৰ কাঠগড়ালৈ অনাৰ বাবে লোৱা ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰতলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব হাপানী দিৱস পালন কৰা হৈছে। হাপানী ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মেৰ প্ৰথমটো মঙলবাৰে এই দিৱস পালন কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী বিশ্ব হাপানী দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে হাপানী ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰাৰম্ভিক ব্যৱস্থাতে ৰোগবিধৰ চিনাক্তকৰণ আৰু সঠিক চিকিৎসা অতিকে জৰুৰী। তেওঁ লগতে হাপানী ৰোগজনিত বিভিন্ন জটিলতা হ্ৰাস কৰা আৰু দেশত শ্বাস প্ৰশ্বাসজনিত স্বাস্থ্যৰ প্ৰসাৰৰ বাবে একেলগে কাম কৰিবলৈ নীতি প্ৰণেতা, চিকিৎসাকৰ্মী আৰু সমাজৰ প্ৰতি আহ্বান জনায়। IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত মুম্বাই ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুম্বাই ইণ্ডিয়ানছ বৰ্তমানলৈকে 11 খেলৰ পৰা 14 লাভ কৰি তৃতীয় স্থানত আছে। গুজৰাট টাইটানছেও 10 খেলৰ পৰা 14 লাভ কৰিছে যদিও ৰান ৰেটৰ ভিত্তিত চতুৰ্থ স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে কাইলৈ হ'বলগীয়া অসামৰিক প্ৰতিৰক্ষা অনুশীলনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। গগনযান অভিযান সফল কৰি তোলাৰ ক্ষেত্ৰত নৌসেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মহাকাশ আৰু পাৰমাণৱিক শক্তি ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এখন ৰুদ্ধদ্বাৰ বৈঠকত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ পাকিস্তানক প্ৰশ্ন কৰিছে। ভাৰতে 2025 $4,18,700 কোটি মুঠ ঘৰুৱা উৎপাদনৰ সৈতে বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত মুম্বাই ইণ্ডিয়ানছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি আজি নিশা 8 বজাত।